যাত্ৰা পুস্তক 14 অধ্যায়। তাৰ পাছত যিহুৱাই মুচিক ক'লে, ইজৰাইলী লোকসকলক কোৱা যে তেওঁলোক ঘূৰি বাল চফুনৰ সন্মুখত মিগদুল আৰু সাগৰৰ মাজত পি হহিৰতৰ আগত তম্বু তৰিব। তোমালোকে পি হহিৰতৰ বিপৰীতে থকা সাগৰৰ দাঁতিত তম্বু তৰিবা। ফৰুণে ইজৰাইলী লোকসকলৰ বিষয়ে এইদৰে ক'ব, তেওঁলোকে দেশৰ মাজত বিচৰণ কৰি ফুৰিছে আৰু তেওঁলোক মৰুভূমিত আবদ্ধ হৈ আছে। মই ফৰুণৰ মন কঠিন কৰিম আৰু তেওঁলোকৰ পাছে পাছে খেদি আহিব। মই ফৰুণৰ আৰু তেওঁ সকলো সৈন্যসমূহৰ বাবে গৌৰৱান্বিত হ'ম। মিচৰীয়াসকলে জানিব যে মই যিহুৱা। সেয়ে ইজৰাইলী লোকসকলে তেওঁলোকক নিৰ্দেশ দিয়াৰ দৰে তম্বু তৰিলে। ইজৰাইলী লোকসকল পলাই গ'ল বুলি মিচৰৰ ৰজাক জনোৱাৰ পাছত ফৰুণ আৰু তেওঁৰ ডাকবোৰৰ মন ইজৰাইলী লোকসকলৰ বিৰুদ্ধে হ'ল। তেওঁলোকে ক'লে, আমাৰ বন্দী কামৰ পৰা ইজৰাইলী লোকসকলক এৰি দি আমি কি কাম কৰিলো? তেতিয়া ফৰুণে নিজৰ ৰথ সাজু কৰিলে আৰু নিজৰ সৈন্যসকলক তেওঁৰ লগত ল'লে। তেওঁ মনোনীত 600 ৰথ আৰু মিচৰৰ আন সকলো ৰথ আৰু সেই সকলোবোৰৰ ওপৰত নিযুক্ত সেনাপতিসকলকো ল'লে। যিহুৱাই মিচৰৰ ৰজা ফৰুণৰ মন কঠিন কৰিলে, তাতে তেওঁ ইজৰাইলী লোকসকলৰ পাছে পাছে খেদি গ'ল। তেতিয়া ইজৰাইলী লোকসকলে যিহুৱাৰ জয়ধ্বনি কৰি ওলাই গৈছিল, কিন্তু মিচৰীয়া লোকসকলে ঘোঁৰা, ৰথ, অশ্বাৰোহী আৰু সৈন্যৰ সৈতে তেওঁলোকৰ পাছে পাছে খেদি গ'ল। বাল চফুনৰ সন্মুখত পি হহিৰতৰ ওচৰত সাগৰৰ দাঁতিত ইজৰাইলী লোকসকলে তম্বু তৰি থকা ঠাইত তেওঁলোকে আগচি ধৰিলে। ফৰুণ যেতিয়া ওচৰ চাপি আহিল, তেতিয়া ইজৰাইলী লোকসকলে তেওঁলোকক চাই আচৰিত হ'ল। তেওঁলোকৰ পাছে পাছে মিচৰীয়াসকল আহি আছিল। তাতে ইজৰাইলী লোকসকলে অতিশয় ভয় কৰি যিহুৱাৰ আগত কাটৰুক্তি কৰিলে। তেওঁলোকে মুচিক ক'লে, মিচৰত মৈদাম নাইনে যে আমি মৰুভূমিত মৰিবলৈ আপুনি আমাক ইয়ালৈ আনিলে? আপুনি আমাক মিচৰৰ পৰা উলিয়াই আনি আমালৈ কিয় এনেকুৱা ব্যৱহাৰ কৰিছে? আমি মিচৰতে আপোনাক এই কথা কোৱা নাছিলোনে? আমি আপোনাক কৈছিলোঁ, আমাক মিচৰীয়াসকলৰ বন্দী কাম কৰিবলৈ অকলে এৰি দিয়ক, কিয়নো মৰুভূমিত মৰাতকৈ মিচৰীয়াসকলৰ বন্দী কাম কৰাই আমাৰ পক্ষে ভাল আছিল। মুচিয়ে লোকসকলক ক'লে, ভয় নকৰি নীৰৱে থাকা আৰু চাওক যিহুৱাই আজি তোমালোকলৈ পৰিত্ৰাণৰ কাৰ্য সিদ্ধ কৰিব। কাৰণ যি মিচৰীয়াসকলক আজি তোমালোকে দেখিছা, তেওঁলোকক পুনৰ কেতিয়াও নেদেখিবা। যিহুৱাই তোমালোকৰ বাবে যুদ্ধ কৰিব আৰু আপোনালোক কেৱল নীৰৱে থাকা। তাৰ পাছত যিহুৱাই মুচিক ক'লে, তুমি মোলৈ কিয় কাটৰুক্তি কৰিছা? ইজৰাইলী লোকসকলক আগুৱাই যাবলৈ কোৱা। তুমি তোমাৰ লাখুটি তুলি সাগৰৰ ওপৰলৈ তোমাৰ হাত মেলা আৰু সাগৰক দুভাগ কৰা। তাতে ইজৰাইলী লোকসকলে সাগৰৰ মাজেৰে শুকান বাটেদি যাব পাৰিব। চোৱা, মই মিচৰীয়াসকলৰ মন কঠিন কৰিম, তাতে তেওঁলোকৰ পাছে পাছে যাব। মই ফৰুণ তেওঁৰ সকলো ৰথ ও অশ্বাৰোহী আৰু সৈন্যসকলৰ দ্বাৰাই গৌৰৱান্বিত হ'ম। তেতিয়া ফৰুণ তেওঁ ৰথ আৰু অশ্বাৰোহীসকলৰ দ্বাৰাই মই গৌৰৱান্বিত হ'লে ময়ে যে যিহুৱা এই কথা মিচৰীয়াসকলে জানিব। ঈশ্বৰৰ যি দূত ইজৰাইলী লোকসকলৰ আগে আগে গৈছিল, তেওঁলোকৰ আগৰ পৰা আঁতৰি পাছফাললৈ গ'ল। মেঘ স্তম্ভৰ তেওঁলোকৰ আগৰ পৰা আঁতৰি গৈ তেওঁলোকৰ পাছফালে স্থিৰ হ'ল। মেঘ স্তম্ভ মিচৰীয়া সৈন্যসকল আৰু ইজৰাইলী লোকসকলৰ তম্বুৰ মাজলৈ আহিল। সেয়ে মিচৰীয়া লোকসকলৰ বাবে অন্ধকাৰময় মেঘ হ'ল, কিন্তু ইজৰাইলী লোকসকলৰ বাবে ৰাতি পোহৰ দিওঁতা হ'ল। তাতে উৰে ৰাতি ইদলে সিদলৰ ওচৰ চাপিব নোৱাৰিলে। মুচিয়ে সাগৰৰ ওপৰত তেওঁ হাত মেলিলে। জিহুৱাই সেই গোটেই নিশা পূবফালৰ প্ৰবল বতাহেৰে সাগৰ হুহুকাই নি তাক শুকান ভূমি কৰিলে। এইদৰে পানী দুভাগ কৰা হ'ল। তেতিয়া ইজৰাইলী লোকসকল শুকান বাটেদি সাগৰৰ মাজলৈ গ'ল। তেওঁলোকৰ সোঁফালে আৰু বাওঁফালে জলসমূহ তেওঁলোকলৈ দেৱালস্বৰূপ হ'ল। মিচৰীয়াসকলে তেওঁলোকক খেদি গ'ল। ফৰোনৰ সকলো ঘোঁৰা, ৰথ আৰু অশ্বাৰোহীবিলাক তেওঁলোকৰ পাছে পাছে সাগৰৰ মাজলৈ সোমাই গ'ল। কিন্তু দুখমোকালিতে জিহুৱাই অগ্নিস্তম্ভ আৰু মেঘস্তম্ভৰ পৰা মিচৰীয়া সৈন্যসকললৈ চাই মিচৰীয়া সৈন্যসকলক ব্যাকুল কৰিলে। জিহুৱাই তেওঁলোকৰ ৰথৰ চকা হুলুকালে আৰু অশ্বাৰোহীবিলাকে অতি কষ্টৰে ৰথ চলালে। সেয়ে মিচৰীয়াসকলে ক'লে, আহা, আমি ইজৰাইলৰ সন্মুখৰ পৰা পলাওঁ হওক, কিয়নো জিহুৱাই তেওঁলোকৰ ফলীয়া হৈ আমাৰ বিৰুদ্ধে যুদ্ধ কৰিছে। তাৰ পাছত জিহুৱাই মুচিক ক'লে, মিচৰীয়াসকল তেওঁলোকৰ ৰথ আৰু অশ্বাৰোহীবিলাকৰ ওপৰলৈ যেন পুনৰাই জলসমূহ আহিব, তাৰ বাবে তুমি সাগৰৰ ওপৰলৈ তোমাৰ হাত মেলা। সেয়ে মুচিয়ে সাগৰৰ ওপৰলৈ হাত মেলিলে। আৰু যেতিয়া ৰাতিপুৱা হ'ল, তেতিয়া সাগৰ পুনৰ স্বাভাৱিক ৰূপত আহিল। মিচৰীয়াসকলে সাগৰলৈ সোমাই যাওঁতে জিহুৱাই মিচৰীয়াসকলক সাগৰৰ মাজত পেলালে। জলসমূহ উভতি আহি ফৰোনৰ ৰথ, অশ্বাৰোহী আৰু তেওঁলোকৰ পাছে পাছে সাগৰত সোমোৱা ফৰোনৰ সকলো সৈন্য পানীৰে ঢাকি ধৰিলে। তাতে তেওঁলোকৰ কোনো জীয়াই নাথাকিল। ইজৰাইলী লোকসকল সাগৰৰ মাজেদি শুকান বাটেদি গ'ল আৰু তেওঁলোকৰ সোঁফালে আৰু বাওঁফালে জলসমূহ তেওঁলোকলৈ দেৱালস্বৰূপ হ'ল। এইদৰে সেইদিনা জিহুৱাই মিচৰীয়াসকলৰ হাতৰ পৰা ইজৰাইলক পৰিত্ৰাণ কৰিলে। ইজৰাইলী লোকসকলে মিচৰীয়াসকলৰ মৃতদেহ সাগৰৰ তীৰত পৰি থকা দেখিলে। ইজৰাইলী লোকসকলে যেতিয়া মিচৰীয়াসকলৰ বিৰুদ্ধে জিহুৱাৰ মহাপৰাক্ৰম দেখিলে, তেতিয়া তেওঁলোকে জিহুৱাৰ গৌৰৱ কৰিলে আৰু তেওঁলোকে জিহুৱা আৰু তেওঁৰ দাস মুচিক বিশ্বাস কৰিলে।